আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিকেইটা হৈছে, সাত বিহুৰ তৃতীয় দিনা আজি অসমবাসীৰ গোঁসাই বিহু পালন, ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাৰ বাবে কাইলৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ, 17 এপ্ৰিলত নলবাৰীত নিৰ্বাচনী সভাত অংশগ্ৰহণ, কংগ্ৰেছ তথা আন বিৰোধী দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত, লোকসভা নিৰ্বাচনৰ পাছতে অসম মন্ত্ৰীসভাৰ ব্যাপক সাল সলনি হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি এখন খেলত মুম্বাই ইণ্ডিয়ানছ চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত। আজি গোঁসাই বিহু। সাদিনীয়া বিহুৰ তৃতীয় দিনটো অসমবাসীয়ে আজি পৰম্পৰাগতভাৱে গোঁসাই বিহু হিচাপে পালন কৰে। সেই অনুসৰি অসমৰ ৰাইজে ৰাজহুৱা নামঘৰ, সত্ৰ আদিত নাম প্ৰসংগ কৰে। ইফালে ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উৎসাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে চহৰে নগৰে ঢোল পেপাৰ শব্দ আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভৰলুমুখ, চানমাৰী, গণেশগুৰি, নুনমাটি, বেলতলাকে ধৰি বিভিন্ন ঠাইত মঞ্চ বিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকে ভিৰ কৰিছে। লখিমপুৰ জিলাত অসম অনুসূচিত জাতিৰ যুৱ ছাত্ৰ সন্থা জিলা সমিতিৰ উদ্যোগত 133 সংখ্যক কেন্দ্ৰীয় আম্বেদকাৰ জয়ন্তী উপলক্ষে কালি মুকলি বিহুৰ আয়োজন কৰা হয়। গোলাঘাট জিলাৰ হাতীয়েখোৱাত ফ্ৰেণ্ডশ্বিপ ক্লাবৰ উদ্যোগত আয়োজিত মুকলি বিহুৰ কাৰ্যসূচীত ডেকা গাভৰুৰ লগতে কণ কণ শিশুৱে অংশগ্ৰহণ কৰে। আনহাতে কামৰূপ জিলাৰ ছয়গাঁৱৰ আমতলা গাঁৱৰ ৰঙালী বিহুৰ মঞ্চত কালি পহিলা বহাগৰ দিনা ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা যায়। বিহু মঞ্চত বৈষ্ণৱ ভকতক শ্ৰীমদ ভাগৱত গীতা, চেলেং, গামোচা আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বয়োজ্যেষ্ঠ গাঁওবুঢ়াক সম্বৰ্ধনা জনোৱা হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে প্ৰৱাসত থকা অসমীয়াসকলেও ৰঙালী বিহু উলহ মালহেৰে পালন কৰাৰ বাতৰি পোৱা গৈছে। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। দলসমূহে শীৰ্ষ নেতৃত্ব আৰু তাৰকা প্ৰচাৰকৰ উপস্থিতিত সমষ্টিসমূহৰ ঠায়ে ঠায়ে জনসমাৱেশ, মটৰচাইকেল সমদল, ৰোড শ্ব আদি অনুষ্ঠিত কৰিও প্ৰচাৰ চলাইছে। তদুপৰি বিভিন্ন অঞ্চললৈ গৈ ভোটদাতা ৰাইজৰ সৈতে মত বিনিময় কৰি প্ৰাৰ্থীসকলে তেওঁলোকৰ মন জয় কৰাৰ চেষ্টা চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 17 এপ্ৰিলত বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা। এই সভাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে কালি তামোলপুৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে এখন বৈঠকত মিলিত হয়। ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি মাকুমত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্ৰীসোণোৱালে বিয়লিৰ ভাগত ডিগবৈৰ বৰবিল হনুমান মন্দিৰৰ পৰা গান্ধী মৈদানলৈ এটা পদযাত্ৰাতো অংশ ল'ব। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ আজি হোজাই লামডিঙত এখন জনসভাত অংশগ্ৰহণ কৰাৰ কথা। ডঃ শৰ্মাই কালি হোজাই আৰু শোণিতপুৰৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে কালি খোৱাং বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। একেদৰে যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাট নগৰত কেইবাটাও প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ডিফু লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰ সিং টিছোৱে কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিটো পৰিষদীয় সমষ্টিত প্ৰচাৰ অব্যাহত ৰাখিছে। একেদৰে কংগ্ৰেছ আৰু অল পাৰ্টি হিলছ লীডাৰ কনফাৰেন্স দলৰ প্ৰাৰ্থী জয়ৰাম ইংলেং আৰু জন ইংটি কাথাৰে গাঁৱে গাঁৱে গৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। 19 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ত 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 102খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। তদুপৰি ছিকিমৰ 32খন আৰু অৰুণাচল প্ৰদেশৰ 60খন বিধানসভা আসনৰ বাবে এই পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। সমগ্ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে কালি সংকল্প পত্ৰ নামেৰে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জ্যেষ্ঠ নেতা ৰাজনাথ সিঙৰ উপস্থিতিত দলৰ ৰাষ্ট্ৰীয় সভাপতি JP Nadda নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত এই ইস্তাহাৰ জাৰি কৰে। ইস্তাহাৰত দলে উমৈহতীয়া দেৱানী বিধি, এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন আৰু একক নিৰ্বাচন তালিকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। দলে লগতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত পৰৱৰ্তী 5 বছৰৰ বাবে বিনামূলীয়া ৰেচন যোগান ব্যৱস্থা অব্যাহত ৰখাৰ লগতে জ্যেষ্ঠ নাগৰিকসকলক সামৰি লোৱাৰ বাবে আয়ুষ্মান ভাৰত যোজনাৰ সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতিও দিছে। সংকল্প পত্ৰত সবলীকৰণৰ জৰিয়তে 3 কোটি মহিলাক লাখপতি বাইদেউৰূপে গঢ়ি তোলা আৰু প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনাৰে বিদ্যুৎ মাচুল শূন্য কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নিৰ্বাচনী ইস্তাহাৰখনত উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি অঞ্চলটোত শান্তি বৰ্তাই ৰখাৰ বিষয়ে উল্লেখ কৰা হৈছে। ইস্তাহাৰত দলে অশান্ত এলেকাসমূহৰ বিষয়সমূহ দূৰ কৰাৰ লগতে পৰ্যায়ক্ৰমে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি ঘোষণা কৰা হৈছে। দলে লগতে নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজৰ আন্তঃৰাজ্যিক সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইস্তাহাৰ মুকলি কৰাৰ পাছত দলৰ জ্যেষ্ঠ নেতা আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংকল্প পত্ৰই উন্নত ৰাষ্ট্ৰৰ চাৰিটা শক্তিশালী স্তম্ভ যুৱ প্ৰজন্ম, মহিলা, খেতিয়ক আৰু দৰিদ্ৰসকলক সবল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। লোকসভা নিৰ্বাচন উপলক্ষে ৰাজ্য চৰকাৰে ভোটগ্ৰহণৰ দিনকেইটাত বেতনসহ ছুটি ঘোষণা কৰিছে। অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগে জাৰি কৰা অধিসূচনা অনুযায়ী অসমত তিনিটা পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মে দিনকেইটাত সকলো কাৰখানা, চাহ বাগিচা, দোকান তথা বাণিজ্যিক প্ৰতিষ্ঠান, ৰাজহুৱা আমোদ প্ৰমোদ বা বিনোদন প্ৰতিষ্ঠানকে ধৰি সকলো উদ্যোগ, কৰ্মশালা, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বেংক তথা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলৰ কাৰণে বেতনসহ ছুটি ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে জনপ্ৰতিনিধিত্ব আইনৰ 135 নম্বৰ ধাৰা অনুযায়ী ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিৰ ক্ষেত্ৰত সমষ্টিটোৰ বাহিৰত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবেহে এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। একে ধাৰা অনুযায়ী অসমৰ সীমামূৰীয়া জিলাত বাস কৰা চুবুৰীয়া ৰাজ্যৰ ভোটাৰসকলেও নিজৰ সমষ্টিত ভোটগ্ৰহণৰ বাবে বেতনসহ ছুটিৰ সুবিধা লাভ কৰিব। পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হলেও নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ কালি নিশা চলন্তিকা লোকনিৰ্ণয় 2024 শীৰ্ষক অনুষ্ঠানত বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণ বৰুৱাৰ সৈতে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত আলোচনা কৰা হয়। বাক্সা জিলাৰ আমাৰ সংবাদদাতাই আগবঢ়োৱা অনুষ্ঠানটিত জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ দুটা লোকসভা সমষ্টি ক্ৰমে দৰং ওদালগুৰিত 26 এপ্ৰিলত আৰু কোকৰাঝাৰত 7 মে'ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে 8 লাখৰো অধিক ভোটদাতাই ভোটদান কৰিবলগীয়া জিলাখনত 944টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে দৰং ওদালগুৰি সমষ্টিত 12টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে সমষ্টিটোৰ 50গৰাকী খণ্ড বিষয়াই ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি আছে। আনহাতে নতুন ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে বাটৰ নাট আদিকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি চাহবাগান অঞ্চলৰ ভোটদাতাসকলক ভোটদানৰ গুৰুত্ব বৃদ্ধিৰ বাবে এখন ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্য বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। ৰাজ্যত প্ৰধানমন্ত্ৰী এই অভিলাষী আঁচনিৰ অধীনত বিতৰণৰ হাৰ 90%তকৈ অধিক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। ক্ষুদ্ৰ আৰু পথ ব্যৱসায়ীক এই আঁচনিৰ অধীনত সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। কেৰালাত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুখ্য ৰাজনৈতিক দলসমূহৰ নেতাসকলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা আলাথুৰ সংৰক্ষিত সংসদীয় সমষ্টিৰ এন ডি এ প্ৰাৰ্থী ডঃ টি এন চাৰাচুৰৰ সমৰ্থনত চিৰুবাট্টানীত এখন জনসভাত ভাগ ল'ব। ইয়াৰ পাছত তেওঁ আটিংগলত দলৰ প্ৰাৰ্থী তথা বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ভি মুৰলীধৰণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। বিয়লিৰ ভাগত তেওঁ নতুন দিল্লীলৈ উভতি যাব। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙেও অহা বৃহস্পতিবাৰে কেৰালাত প্ৰচাৰ অভিযানত অংশ ল'ব। ইফালে কংগ্ৰেছ নেতা তথা ৱায়ানাড লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাহুল গান্ধীয়ে আজি আৰু কাইলৈ কেৰালাত প্ৰচাৰ অভিযান চলাব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাধাৰণচি প্ৰিয়ংকা গান্ধীয়ে ক্ৰমে 20 আৰু 22 এপ্ৰিলত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব।
ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বাতৰি পৰৱৰ্তী অংশ শুনক দুবৰী কাশ্যপৰ পৰা। লোকসভা নিৰ্বাচনৰ পাছতে অসম মন্ত্ৰীসভাৰ ব্যাপক সাদৰণি হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভাৰ সালসলনি কৰা হ'ব। বৰাকৰ এজন মন্ত্ৰী লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মন্ত্ৰীসভাত বৰাক উপত্যকা প্ৰতিনিধিত্বহীন হ'ব বুলি তেওঁ উল্লেখ কৰে। তেতিয়া বৰাকৰ পৰা এজন মন্ত্ৰীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিনিয়োগ বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি শুনানি হ'ব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে কেজৰিৱালৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে নৱপিলত দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰক বৈধ আখ্যা দিছিল। দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতে অৰবিন্দ কেজৰিৱালৰ সৰ্বোচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হয়। দিল্লীৰ আবকাৰী কেলেংকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক যোৱা 21 মাৰ্চত বিধি বলবৎকাৰী সঞ্চালকে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী তিহাৰ জেলত ন্যায়িক জিম্মাত আছে। ইণ্ডোনেছিয়াৰ দক্ষিণ সুলাৱেছি প্ৰদেশৰ টানা তুৰাজা জিলাত কালি ভূমিস্খলনৰ ফলত কমেও 15 লোকৰ মৃত্যু হয়। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে অঞ্চলটোত 2 ব্যক্তি এতিয়াও সন্ধানী হৈ আছে। উদ্ধাৰকাৰী বাহিনীয়ে এটা শিশুকে ধৰি 2 লোকক ধবংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ বিপৰীতে আৰক্ষী, সেনা তথা স্বেচ্ছাসেৱকসকলে নিৰ্দিষ্ট লোককেইজনৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰতিকূল বতৰ তথা যোগাযোগ ব্যৱস্থাৰ ব্যাঘাতৰ বাবে উদ্ধাৰ অভিযানত জটিলতাৰ সৃষ্টি হৈছে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে টানা তুৰাজা জিলা আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বিগত সপ্তাহজুৰি প্ৰবল বৃষ্টিপাত হৈ আছিল। দেশখনৰ সুমাত্ৰা দ্বীপত যোৱা মাহত আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত নিৰুদ্দিষ্ট হোৱা কমেও 30 লোক এতিয়াও সন্ধানহীন হৈ আছে। ইৰাণে ইজৰাইলৰ ভূখণ্ডত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰাৰ পাছত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে ইৰাণ ইজৰাইলৰ বিদেশ মন্ত্ৰীৰ লগত বাৰ্তালাপ কৰি 2 দেশক সংযম ৰক্ষা কৰাৰ বাবে আহান জনায়। ইৰাণে ইজৰাইলৰ 200ৰো অধিক ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰে আঘাত কৰা 24 ঘণ্টাৰ পাছত দুয়ো দেশৰ বিদেশ মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি পৰ্যালোচনা কৰে। ইৰাণৰ বিদেশ মন্ত্ৰীৰে হোৱা বাৰ্তালাপত ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ইৰাণে বন্দী কৰা 17 ভাৰতীয় নাগৰিকক মুকলি কৰি দিবলৈ আহান জনায়। IPL ক্ৰিকেট প্ৰতিযোগিতাত কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 8 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথম বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 161 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ নিকোলাছ পুৰাণে 45 ৰাণ কৰাৰ লগতে কে এল ৰাহুলে 39 ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 15 অভাৰত 4টা বলত বিজয় লক্ষ্যত উপনীত হয়। দলটোৰ হৈ ফিলিপ চল্টে 89 ৰাণ কৰি আউট হোৱা নোহোৱাকৈ থাকে। চল্টক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইপিনে মুম্বাইৰ ৱাংখেৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 20 ৰাণত পৰাজিত কৰে। মুম্বাই ইণ্ডিয়ানছে 206 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টাকৈ উইকেট হেৰুৱাই 186 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটিৰ হৈ ৰোহিত শৰ্মাই 105 ৰাণ কৰি অপৰাজিত হৈ থাকে। চেন্নাইৰ মিথিছা পাথিৰানাই 4টা উইকেট দখল কৰাৰ লগতে তুষাৰ দেশপাণ্ডে আৰু মুস্তাফিজুৰ ৰহমানে 1টাকৈ উইকেট লাভ কৰে। আনহাতে চেন্নাই ছুপাৰ কিংছে প্ৰথম বেট ধৰি নিৰ্ধাৰিত অভাৰত 4টা উইকেট হেৰুৱাই 206 ৰাণ সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ঋতুৰাজ গাইকোৱাডে 69, শিৱম ডুবে 66 আৰু ৰাচিন ৰবীন্দ্ৰ 21 ৰাণ কৰে। মেথিছা পাথিৰানাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰতিযোগিতাত আজি চেন্নাই এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। কিৰ্গিস্তানৰ বিছকেকত অনুষ্ঠিত ছিনিয়ৰ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযুঁজাৰী দলটোৱে 2টা ৰূপৰ আৰু 2টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। কালি অনুষ্ঠিত মহিলাৰ 72 কেজি শাখাৰ এখন খেলত ভাৰতৰ হৰ্ষিতা সিঙৰ কুৱান জিয়াঙৰ হাতত 2-5 ফলাফলত পৰাস্ত হোৱাৰ বিপৰীতে অঞ্জু পাংখাল 53 কেজি শাখাত উত্তৰ কোৰিয়াৰ জি হিয়াং কিমৰ হাতত 0-10 ফলাফলত পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পঢ়ি দিছো। সাত বিহুৰ তৃতীয় দিনা আজি অসমবাসীৰ গোসাই বিহু পালন। ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে কাইলৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ। 17 এপ্ৰিলত নলবাৰীত নিৰ্বাচনী সভাত অংশগ্ৰহণ। লোকসভা নিৰ্বাচনৰ পাছতে অসম মন্ত্ৰীসভাৰ ব্যাপক সালসলনি হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি এখন খেলত মুম্বাই ইণ্ডিয়ানছ চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত। এতিয়া বাতৰি ইমানতে সমাপ্ত হ'ল।